অসমৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত 99.18%, বিজ্ঞান শাখাত 99.88%, বাণিজ্য শাখাত 87.80% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰে উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্ৰী ডাক্তৰ অনুষ্ঠ যে প্ৰকাশ কৰা মতে এইবুলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 2,73,908 পৰীক্ষাৰ্থীৰ মাজৰ পৰা 2,42,799 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ 40,499 প্ৰথম বিভাগত 85,532 দ্বিতীয় বিভাগত আৰু 72,775 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত 23,552 প্ৰথম বিভাগত 17,339 দ্বিতীয় বিভাগত আৰু 8,062 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত 5,912 প্ৰথম বিভাগত 6,087 দ্বিতীয় বিভাগত আৰু 3,194 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত 163 প্ৰথম বিভাগত 439 দ্বিতীয় বিভাগত আৰু 140 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামোলবন আৰু শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু বিহাৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বৰতালি জিলাই প্ৰথম স্থান, বাক্সা আৰু তামোলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোৰহাট জিলাত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হৈছে 95.04%, আনহাতে কলা শাখাত উত্তীৰ্ণ হাৰ 95.02%ৰ বিপৰীতে বাণিজ্য শাখাৰ এই হাৰ হৈছে 86.65%। একেদৰে শোণিতপুৰ জিলাত বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 9,310 শিক্ষাৰ্থীৰ ভিতৰত 8,138 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তামোলপুৰ জিলাৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে। মন্দিৰখনৰ 105 পৰীক্ষাৰ্থীৰ ভিতৰত 32 প্ৰথম বিভাগত, 76 দ্বিতীয় বিভাগত আৰু 7 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সদ্যজীৱিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানে ভাল ফলাফল দেখিবলৈ সমৰ্থ হৈছে। ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণ হাৰ 97% হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত এই হাৰ হৈছে 96.4%। মহানগৰীৰ টাৰ্ণিং চৰণ চৌধুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হবলৈ সমৰ্থ হৈছে। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিৰোতা শাখাতে বিগত বৰ্ষসমূহৰ তুলনাত নগাঁও জিলাৰ উন্নত ফলাফল পৰিলক্ষিত হৈছে। চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ উন্নত ফলাফলে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। এইবাৰ জিলাখনৰ সামগ্ৰিক উত্তীৰ্ণ হাৰ 93.09%, কলা শাখাৰ উত্তীৰ্ণ হাৰ 93.96% হোৱাৰ বিপৰীতে বিজ্ঞান শাখাৰ 90.95% আৰু বাণিজ্য শাখাৰ এই হাৰ 94.35%। অসম লোকসেৱা আয়োগে 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সর্বমুঠ 2,898 পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত 719 মহিলা, 106 বিশেষভাৱে সক্ষম আৰু 102 প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থীও আছে। পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীৰ মৰাণ মতকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ 32 জিলাৰ 116 কেন্দ্ৰত সর্বমুঠ 235 পদৰ বিপৰীতে অনুষ্ঠিত হোৱা পৰীক্ষাত 67,291 প্ৰাৰ্থীয়ে আবেদন কৰিছে। আয়োগৰ এক বিবৃতি অনুসৰি জুলাই মাহৰ শেষ ভাগত মূল পৰীক্ষা অনুষ্ঠিত হ'ব। মূল পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। স্বয়ংক্ৰিয়ত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে স্বয়ং ফুৰা সংক্ৰমণ নিশ্চিত কৰি ইয়াৰ আনুষংগিক ঠাইসমূহৰ বিভিন্ন ব্যক্তিৰ শৰীৰৰ পৰীক্ষাৰ লগতে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহতো প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিছে। আনহাতে ডিব্ৰুগড়ত কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত শ্ৰীমহন্তই এই বিষয়টো তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা দিয়া বুলি অৱগত কৰে। নলবাৰী জিলাৰ দক্ষিণগড়ত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয় চহৰত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূৰ্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠান শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰে চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাক্তৰ যুৱৰতী বৰাই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। আমাৰ এতিয়াৰ ইমানতে হৈ গ'ল।